এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ কয়লাখনিত ডিনামাইটৰ বিস্ফোৰণত পাহাৰৰ অংশ খহি পৰা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 18লৈ বৃদ্ধি। বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামৰ স্বীকৃতিয়ে কেৱল অসমৰে নহয় বৰঞ্চ সমগ্ৰ দেশৰ ইতিহাসক বিশ্ব দৰবাৰত নতুন পৰিচয় প্ৰদান কৰিছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। জামুগুৰিহাটত আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। নাগালেণ্ড সীমান্ত আঞ্চলিক প্ৰাধিকৰণ গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰ, নাগালেণ্ড চৰকাৰ আৰু ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনৰ মাজত চুক্তি। আৰু 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ টাছখাইট চুটাংগাত কয়লা খননৰ সময়ত ব্যৱহৃত ডিনামাইটৰ বিস্ফোৰণৰ ফলত পাহাৰৰ অংশ খহি পৰা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 18লৈ বৃদ্ধি পাইছে। খনিৰ ভিতৰত এতিয়াও ভালেসংখ্যক লোক আবদ্ধ হৈ আছে। ইয়ালৈ চাই মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। নিহতসকলৰ ভিতৰত অসমৰ 3জন শ্ৰমিক আছে বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। যোৱা নিশা গুৱাহাটীত এটা দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে মেঘালয়ত নিহতসকলৰ ভিতৰত 3জন কাছাৰৰ কাটিগৰাৰ বুলি নিশ্চিত কৰিব পৰা হৈছে বুলি মন্তব্য কৰে। ডঃ শৰ্মাই কয় যে তেওঁ বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থ আৰু মন্ত্ৰী কৌশিক ৰয়ক নিহত শ্ৰমিকসকলৰ বাসগৃহলৈ যোৱাৰ পৰামৰ্শ দিছে। শ্ৰমিক 3জনৰ পৰিয়াললৈ 5 লাখ টকাকৈ আগবঢ়োৱাৰ কথাও তেওঁ ঘোষণা কৰে।
মই ইতিমধ্যে ঘটনাটোৰ ওপৰত মই টুইটৰ জৰিয়তে মোৰ দুখ প্ৰকাশো কৰিছো। কাটিগৰা সমষ্টিৰ 3গৰাকী অসমৰ শ্ৰমিকৰ নাম আমি পাইছো। আমাৰ বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থক মই 3ওগৰাকী শ্ৰমিকৰ ঘৰলৈ যাব অনুৰোধ কৰিছো। আমাৰ মন্ত্ৰী কৌশিক ৰায়ো যাব আৰু 3ওগৰাকী পৰিয়াললৈ আমি 5 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছো। বাকী নিহতসকলৰ সবিশেষ আমি মেঘালয় চৰকাৰক জনাবলৈ অনুৰোধ কৰিছো। আমাৰ মুখ্য সচিব মেঘালয়ৰ মুখ্য সচিবৰ লগত সম্পৰ্ক ৰক্ষা কৰি আছে।
বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামৰ স্বীকৃতিয়ে কেৱল অসমৰে নহয় বৰঞ্চ সমগ্ৰ দেশৰ ইতিহাসক বিশ্ব দৰবাৰত নতুন পৰিচয় প্ৰদান কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। চৰাইদেউ জিলাত কালি ইউনেস্কোই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া স্মাৰক ফলক উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰাইদেউত এতিয়াও বহু ঐতিহাসিক সমল অনুসন্ধান কৰিবলৈ বাকী আছে। এই সমলসমূহৰ বৈজ্ঞানিক গৱেষণাৰ বাবে ৰাজ্যৰ যিকোনো এখন বিশ্ববিদ্যালয়ে এই বিষয়ত এটা অধ্যয়ন কেন্দ্ৰ গঢ়ি তোলাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে যাতে এই বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰে গৱেষণা অনুকূল পৰিৱেশ গঢ়ি তুলিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামৰ এই প্ৰাপ্তি ৰাজ্যখনৰ সমৃদ্ধ সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি বিশ্ব সমাজৰ স্বীকৃতিৰ প্ৰতিফলন বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ গৱেষণা আৰু ৰক্ষণাবেক্ষণৰ জৰিয়তে এই ঐতিহ্য ভৱিষ্যৎ প্ৰজন্মলৈ সংৰক্ষণ কৰাত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি নাজিৰা আৰু যোৰহাট বিধানসভা সমষ্টিত আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰে। যোৰহাটত এই অনুষ্ঠানত অংশগ্ৰহণৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ অহা মাৰ্চত জিলাখনত শুভাৰম্ভ কৰিবলগীয়া উন্নয়নমূলক প্ৰকল্পসমূহৰ বিষয়ে প্ৰকাশ কৰে।
আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ফ্লাইঅভাৰ উদ্বোধন কৰিম, ফ্ৰীডম মুভমেণ্ট পাৰ্ক উদ্বোধন কৰিম, মহিলা বিশ্ববিদ্যালয় উদ্বোধন কৰিম, লাচিতৰ সমাধি ক্ষেত্ৰৰ সম্পূৰ্ণ প্ৰজেক্টটো উদ্বোধন কৰিম, কোৰ্টৰ বিল্ডিঙো ৰেডি হৈ আছে। গতিকে মই ভাবোঁ যে মাৰ্চত যেতিয়া ফাৰ্ষ্ট উইকত আহিম কেইবাটাও আঁচনি আমি আৰম্ভ কৰিব।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে। পুৱা নিকাকৰণেৰে অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। আজি প্ৰথম দিনা প্ৰাতঃ প্ৰসংগ, নাম প্ৰসংগ, গছপুলি ৰোপণ, মূল তোৰণ উন্মোচন, নামঘৰৰ তোৰণ উন্মোচন, শৰণ সমিতিৰ বৈঠক, মূল সমিতি আৰু আদৰণি সমিতিৰ কাৰ্যালয় উন্মোচনকে ধৰি একাধিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এইবাৰৰ অধিৱেশনত 20খনৰো অধিক গ্ৰন্থ উন্মোচন কৰা হ'ব। অধিৱেশনত 6খন অংকীয়া ভাওনাৰো প্ৰদৰ্শন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অধিৱেশনত অংশগ্ৰহণ কৰিব। ৰাজ্যত বিগত 5 বছৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডৰ দ্বাৰা পৰিচালিত তেল আৰু গেছ ক্ষেত্ৰসমূহত গেছ নিৰ্গমন আৰু তেল খাদত জুই লগা 6টা গুৰুতৰ ঘটনা সংঘটিত হৈছে আৰু এনে ঘটনাত 3জন লোকে প্ৰাণ হেৰুৱাইছে। লোকসভাত কালি সাংসদ কালীচৰণ সিঙে সোধা এটা প্ৰশ্নৰ উত্তৰত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যমন্ত্ৰী সুৰেশ গোপীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডে এই ঘটনা সংক্ৰান্তত একাংশ দোষী বিষয়াসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডে তেল আৰু গেছ আহৰণৰ সময়ত সুৰক্ষা বিষয়ক শেহতীয়া নীতি নিয়ম অনুসৰণ কৰে আৰু নিয়মীয়াভাৱে সুৰক্ষাৰ দিশটোৰ পৰীক্ষা কৰে। খনি সুৰক্ষা সঞ্চালকালয় আৰু তেল উদ্যোগ সুৰক্ষা সঞ্চালকালয়েও সময়ে সময়ে এনেধৰণৰ পৰীক্ষা সম্পন্ন কৰে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। গেছ নিৰ্গমন আৰু তেলৰ খাদত জুই লগা ঘটনাত ক্ষতিগ্ৰস্ত কৃষক, শ্ৰমিক আৰু স্থানীয় বাসিন্দাসকলক প্ৰদান কৰা ক্ষতিপূৰণৰ সবিশেষ প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে শিৱসাগৰত যোৱা 12 জুনত গেছ নিৰ্গমনৰ ঘটনাৰ বাবে সাহায্য শিবিৰলৈ স্থানান্তৰ কৰিবলগীয়া হোৱা লোকসকলক জিলা প্ৰশাসনৰ জৰিয়তে 1,43,50,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হৈছে। তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডে প্ৰতিষ্ঠানটোৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰাৰ বাবে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অহা 9 ফেব্ৰুৱাৰীত চাহ শ্ৰমিকৰ মাতৃপত্তাৰ বাবে কেন্দ্ৰীয়ভাৱে প্ৰপত্ৰ বিতৰণ কৰা হ'ব। সেইদিনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিনজয় চাহ বাগিচাৰ পৰা কেন্দ্ৰীয়ভাৱে প্ৰপত্ৰ বিতৰণৰ কামৰ শুভাৰম্ভ কৰিব আৰু ৰাজ্যৰ 836খন বাগিচাত প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ হ'ব। পট্টন পোৱা ভূমি 20 বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব আৰু 20 বছৰৰ পাছত বিক্ৰী কৰিবলগীয়া হলে একেখন বাগিচাৰ শ্ৰমিককহে বিক্ৰী কৰিব পাৰিব। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি কলিয়াবৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই কথা প্ৰকাশ কৰে। চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নেৰে শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন অনাৰ বাবে অব্যাহত ৰখা চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে কলিয়াবৰ বিধানসভা সমষ্টিৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত পুথিভঁৰাল উদ্বোধন কৰাৰ উপৰি বিজ্ঞান পৰীক্ষাগাৰ আৰু বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিনামূলীয়া চাইকেল বিতৰণৰো শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টা সন্দৰ্ভত এইদৰে কয়।
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা পৰিকল্পনা কৰিছে যে প্ৰত্যেকখন বিদ্যালয়ক আন্তঃগাঁথনিৰে যাতে ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্টখিনি সুবিধা উপলব্ধ কৰিব পাৰে। ঠিক তেনেধৰণে বিদ্যালয়সমূহত স্মাৰ্ট ক্লাছৰুম, লাইব্ৰেৰী, ডিজিটেল ব্যৱস্থা, প্ৰযুক্তি সম্পৰ্কীয় যিখিনি যি আমাৰ আচবাবৰ জড়িত, প্ৰযুক্তি প্ৰয়োগৰ ক্ষেত্ৰত যিখিনি আচবাব জড়িত সেইখিনি উপলব্ধ কৰা, তাৰপিছত বিজ্ঞানগাৰ আৰু পুথিভঁৰাল আটাইখিনিৰে এক সমাহাৰ কৰিছে। এইটোও আমাৰ হাবিয়াস আছে যে পৰৱৰ্তী দিনত অসমৰ ৰাইজে যদি সুবিধা দিয়ে প্ৰত্যেকখন বিদ্যালয়কে এটা নতুন ৰূপত আগবঢ়াব। গতিকে আমি আশা কৰিছো অসমৰ শিক্ষাখণ্ডৰ এক আমূল পৰিৱৰ্তন হ'ব।
শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় চৰকাৰ, নাগালেণ্ড চৰকাৰ আৰু ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনে নাগালেণ্ড সীমান্ত আঞ্চলিক প্ৰাধিকৰণ গঠনৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কালি নতুন দিল্লীত এই চুক্তি স্বাক্ষৰিত হয়। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' অনুষ্ঠানত উপস্থিত থাকে। চুক্তি স্বাক্ষৰ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এয়া নাগালেণ্ডৰ জনসাধাৰণৰ বাবে ঐতিহাসিক ক্ষণ। তেওঁ কয় যে চৰকাৰে এই চুক্তিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুযায়ী সংঘৰ্ষমুক্ত, হিংসামুক্ত আৰু উন্নত উত্তৰ পূবৰ দিশে এঢাপ আগুৱালে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলৰ প্ৰশংসা কৰি শ্ৰীশ্বাহে কয় যে তেওঁলোকে ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যন আৰু নাগালেণ্ড চৰকাৰৰ মাজত সেতু হিচাপে কাম কৰি এই চুক্তি সম্ভৱ কৰি তুলিছে। তেওঁ লগতে পূব নাগালেণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভৱপৰ সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই এই ঐতিহাসিক চুক্তিখনৰ জৰিয়তে সৰ্বাত্মক তথা সমশাসন সুনিশ্চিত কৰাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ নৱম সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰিব। এই বাৰ্ষিক অনুষ্ঠান পুৱা 10 বজাত বিভিন্ন মঞ্চৰ যোগেদি সম্প্ৰচাৰ কৰা হ'ব। এইবাৰৰ সংস্কৰণত শিক্ষাৰ্থীসকলক পৰীক্ষাৰ সময়ত মানসিক চাপৰ পৰা মুক্ত হৈ থকাত সহায় কৰা আৰু একাত্মচিত্তে শিক্ষা গ্ৰহণত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত কাইলৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। যুৱ সবলীকৰণেৰে আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ লক্ষ্যৰে ৰূপায়ণ কৰা এই অভিযানৰ অধীনত উদ্যোগীসকললৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। এই উপলক্ষে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব। কাইলৈ কামৰূপ জিলাৰ 3,710 গৰাকী আৰু কামৰূপ মহানগৰ জিলাৰ 1,862 গৰাকী উদ্যোগীয়ে প্ৰথম কিস্তিৰ ধনৰাশি লাভ কৰিব। বিধানসভা নিৰ্বাচন সমাগত। ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাইছে। ৰাজ্যৰ নিৰ্বাচনী আলেখ লেখ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 প্ৰথমটো দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁতৰিবলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত কুমাৰ বৰা আৰু সাংবাদিক যদুমণি শইকীয়াই ষ্টুডিঅত থাকি বিভিন্ন জিলাৰ কেইবাগৰাকীও সংবাদদাতাৰ পৰা নিৰ্বাচনৰ আলেখ লেখ ল'ব। এই অনুষ্ঠান মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগেও প্ৰচাৰিত হ'ব। ভাৰত আজি জিম্বাবৱেৰ হাৰাৰেত হ'বলগীয়া 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 1 বজাত আৰম্ভ হ'ব। ভাৰতে বুধবাৰে হাৰাৰেত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত আফগানিস্তানক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। একেদৰে ইংলেণ্ডে প্ৰথমখন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক 27 ৰাণত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতীয় দলটো এইবাৰৰ প্ৰতিযোগিতাত এতিয়ালৈকে এখনো খেলত পৰাজিত হোৱা নাই। ভাৰত প্ৰতিযোগিতাৰ ইতিহাসত সবাতোকৈ সফল দল। ভাৰতে এতিয়ালৈকে অভিলেখ সংখ্যক 5ম বাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ ৰূপজ্যোতি বৰুৱাৰ সৈতে।
মেঘালয়ৰ কয়লাখনিত শ্ৰমিকৰ মৃত্যু, ভাৰত আমেৰিকাৰ বাণিজ্য চুক্তি আৰু ৰাজ্যসভাত দিয়া প্ৰধানমন্ত্ৰীৰ বক্তব্যক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত স্থান দিছে। কয়লাখনিত শ্ৰমিক নিহত হোৱা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মেঘালয়ৰ অবৈধ কয়লাখনিত ভয়ংকৰ কাণ্ড শিৰোনামেৰে প্ৰকাশ কৰিছে। বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে দিয়া শিৰোনাম হৈছে 18 কিলডিন মেঘালয় ইলিগেল কোল মাইন ট্ৰেজেডি। একেটা বাতৰিকে দ্য চেণ্টিনেল আৰু আমাৰ অসম কাকতেও শীৰ্ষ বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কত অনা অভিযোগৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতখনে পাকিস্তানত বেংক একাউণ্ট আছে গৌৰৱৰ পত্নীৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে ৰাজ্যসভাত কালি প্ৰধানমন্ত্ৰীয়ে ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদানৰ বিৰোধিতা কৰাৰ বাবে কংগ্ৰেছ দলক কৰা সমালোচনাৰ বাতৰিটো অসমৰ ৰাইজে কংগ্ৰেছক কেতিয়াও ক্ষমা নকৰে শিৰোনামেৰে প্ৰকাশ কৰিছে। নাগালেণ্ড টেৰিটৰিয়েল অথৰিটি গঠনৰ বাবে কালি হোৱা ত্ৰিপাক্ষিক চুক্তিৰ বাতৰিটো দৈনিক জনমভূমি কাকতে গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত ত্ৰিপাক্ষিক চুক্তি শিৰোনামেৰে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আজিৰে পৰা আৰম্ভ হোৱা শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ বাতৰিটো দৈনিক অসম কাকতে আজিৰে পৰা জামুগুৰি হাটত শংকৰদেৱ সংঘৰ অধিৱেশন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণ অবিহনে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গৃহীত হোৱাৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত স্থান দিছে। গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰালো। এতিয়া পৰৱৰ্তী বাতৰিৰ বাবে আমি পৰিস্মিতা দিহিঙীয়াৰ ওচৰলৈ যাওঁ। আহক
বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলি পৰাৰ লগতে পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগবঢ়াই পঢ়ি দিছো। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ কয়লাখনি ডিনামাইটৰ বিস্ফোৰণত পাহাৰৰ অংশ খহি পৰা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 18লৈ বৃদ্ধি। বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামৰ স্বীকৃতিয়ে কেৱল অসমৰে নহয় বৰঞ্চ সমগ্ৰ দেশৰ ইতিহাসক বিশ্ব দৰবাৰত নতুন পৰিচয় প্ৰদান কৰিছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। জামুগুৰিহাটত আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। নাগালেণ্ড সীমান্ত আঞ্চলিক প্ৰাধিকৰণ গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰ, নাগালেণ্ড চৰকাৰ আৰু ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনৰ মাজত চুক্তি। আৰু 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।